Good morning, itu agus wani kohima pujula ka khobor puriase ketu khomere. Nagaland laga khali ekta Lok Sabha Member of Parliament Supong Mering Jamirpura Center ke Professional Higher Education Infrastructure Pradesh te masbut kuribole anurodh kuriche. Tade Nagaland laga nau jawan khan laga bhavishya laga chinta tu loikena. Itu chinta tu huile 0 hour Thursday din te uthaise. Sri Jamir tu huile Pradesh laga high literacy rate juntu 95% laga opor kuitise huile bi tai pura kuise ki literate population laga khali 29% tu huile 15 to 29 sal laga ase kuise tai pura kuise ki itu tu huile regional equity sustainable economy te utha logo imbalance ase aru viksit bharat 2047 laga vision logo na jure ekta dangor infrastructure deficit opor point kurikena MP kuise ki Nagaland tu huile government run professional higher education institution laga dorkari ase aru center ke central law college aru government engineering college Nagaland te banabole anurodh kurise tate pura youth empowerment tu kuridibo aru long term te uthibole kuridibo
Nagaland literacy rate is 95% and out of that 29% is between the age of 15 and 29. Now Nagaland, we also need to catch up with the regional equity, human resources development, economic growth, national integrations and the coverage with the goals of Viksit Bharat 2047 with all the Northeast states. So I want to request through your chair that if the Nagaland can provide one central law college, one engineering college, because as of now we don't have any central government college in our state
humanitarian aru unity laga ground te joldi action lobole shri jamir pura kuise ki itu hila pura naga nau jawan khan laga potential to kholai dibo aru pradesh te educational gap te bridge kuri dibo aji tu hoile national energy conservation day ase itu din tu hoile hotai sal 14 december te mane energy conservation laga zaruri laga awareness upor aru desh laga energy efficiency te kamiyap laga upor dikhai itu laga homoi president drupadi tu huile aji nei delhi the national energy conservation awards 2025 to facilitate kuri dibo bureau of energy efficiency to ministry of power laga niche te recognize aru industrial units khan laga kam opor te uthai die energy consumption bana fine kom chula karne taikhan ke facilitate aru awards tu die national vector borne disease control program tu huile junaise ki motor density tu pradesh te aste pora bishi uthi ase tate malaria dengue aru Japanese encephalitis laga khatra tu uthi bole bhui tu ase kuise health department laga hisab te itu laga findings tu ekta routine etymology study kura opor paise moi khan laga correspondence pora aru hunibo
tati para koise ki mausam laga condition pani jama kurya aro community khan preventive measure thik para na chola karne mochor laga population to bishi uthi ase cases to kom na hile bi bon kuribole department para community awareness source reduction joldi diagnosis aro treatment laga zaruri opor koise itu para samaj khan ke ghorte pani jama kurya khan to hafta de ek par hata bole pani laga dabba khan to thik para bon kuribole aro moila saman pheka bole anurodh korise department para aru mochor dana to din te hile চলাবলে কৈছে আৰু বুখাৰ বেছি উঠিলে জলদি মেডিকেল মদত লবলে চালা দিছে মেৰি আকাশবাণী নিউজ কহিমা
দুই দিন জাৰি থকা নাগালেণ্ড লিটাৰেচাৰ ফেষ্টিভেল 2025 টো যোৱা কালি কোহিমাতে শেষ কৰিছে দুই দিনতে হৈলে বেছি এক্টিভিটিজ খান থাকিছে তাতে ত্যোহাৰ লগা পয়েট্ৰি কম্পিটিশ্যনতে যুতীয়া খানটো হৈলে ৰিডিং খান কৰিছে তাই খানটো হৈলে তেমজন ৱাপং জামিৰ খ্ৰীষ্টাবেল ডেইমেন সংগাৰৰ হৰাম আছে তাতে খাতা খা হানি লাগা উইনাৰ খানটো বিচেমে ন চেকোছে ইমনা জুং শ্ৰী জামিৰ আৰু চায়ামো লিমা চাইখা আছে নাগালেণ্ড লগা চব জেগা পৰা ৰাইটাৰ আৰু পইচ খানটো এটা ছেশ্যন টাইটল আনৰেভেলিং দ্য মেজিক অফ ৱৰ্ডছ টু কণ্ডাক্ট কৰিছে ক্ৰিয়েটিভ কম্পিটিশ্যন হোৱাট ইউ চি উইল তে মুইলে চেমুৱেল আন্নাৰ পৰা ফাৰ্ষ্ট প্লেচটো পাইছে তাতে চেডেভি খো মেথা আৰু ডেথচি নব্যৰ পৰা ছেকেণ্ড আৰু থাৰ্ড প্লেচ পাইছে এইটো ত্যোহাৰটো হ'লে আউথৰ মিট এণ্ড গ্ৰীক বুক চাইনিং আৰু কেলিগ্ৰাফি ৱৰ্কশ্বপ বি হোষ্ট কৰিছে নাগালেণ্ড লগা ভাল থকা ৰেচলাৰ ভেনেজোদা হো আৰু হুলিঅ হু ডি বাদিঅ'টো হ'লে আহমেদাবাদ গুজৰাটে ছিনিয়ৰ নেশ্যনেল ৰেচলিং চেম্পিয়নশ্বিপতে আজি খেলিব আটা নাগা ৰেচলাৰ্ছ খানটো হ'লে গ্ৰীকো ৰোমান ষ্টাইলতে খেলিব আলগ আলগ ৱেইট কেটেগৰিজতে তাতে দা হো টু 97 কিলোগ্ৰাম ডিভিজনতে হ'ব আৰু বাদিঅ'টো হ'লে 130 কিলোগ্ৰাম কেটেগৰিতে খেলিব আগতে মোটা আৰু মাকি লগা ফ্ৰী ষ্টাইল ইভেণ্টে নাগা পাৰ্টিচিপেণ্ট খানটো কেম্পেইনটো খতম কৰিছে একো নজুতি কিনা আৰু ইণ্ডিয়া মিথিৰলজিকেল ডিপাৰ্টমেণ্ট পৰা ফুজৰ লগা সময় তে ডেন্স ফক্টো হ'লে নাগালেণ্ডে আলগ আলগ জেগাতে থাকিবলৈ ফৰকাষ্ট কৰি দিছে ডিচেম্বৰ 18th প্ৰদেশটো হ'লে চোখা মৌচুমটো পাব ইটো লগা সময়তে কহিমা লগা টেম্পাৰেচাৰটো হ'লে 8 to 21 degrees Celsiusতে থাকিব ইটো লগা হাফ্তাতে itu samay Dimapur laga temperature to 9 to 27 degrees Celsius te record kuriche. Aji laga pujor iman te says kurubo huni thagibi sam laga khobor 7:10 minute te anitibo huni thagya sob ke bhal din hobi.